Yes. Speak.
Berta.
Speak.
Oh, berta.
I've broken my rib. Speak.
Berta.
Speak.
Yes, I speak to you.
Kon, itu kon.
Oh, berta. Apa hal ni?
Oh, Roshan Chulia.
Eh, nah, apni mom, apni voice tu mana tulah bhal ke?
Mata uha lo boleh.
Aku bukut bati a try koi lo mana? Iho, ki one canopy one canopy two canopy three. Kena kah yes eh.
কামিয়া ভাঙিছে দাদা ভাঙিব লগা আছিলে মোক সাহ মই 57 বছৰ বয়সলৈকে মই এডালো হাড় ভাঙা নাছিলে মই ক'ত ওপৰৰ পৰা পৰো আল পৰো মোৰ গৰুৱে মোৰ পিঠিৰ ওপৰত উঠে মোৰ হাড় ভাঙা নাছিলে কিন্তু ভাঙিব এই ৰুমটোৰ ভিতৰতে ভাঙি থাকিলে
সেইটোৱে কথা ফেইল হৈ গৈছো
গম পালে
ফেইল বুলি নহয় মানে
এইখন এখন এখন চিনেমা তই চাই থাক A cinema
on Baal Gatata,
5D cinema. 5D. It's not 4D, it's 5D cinema.
5D.
Ah, 3D cinema size, size and that.
CD, apna.
No. Holot goi, Sosmajor Pini 3D cinema size and that.
Oh, yeah, what's that?
4D cinema size.
4D nice,
sir. 4D to Zibon to a 4D. তোর জীবনটো ফাইভ ডি টো কি বস্তু এইটো মেকুৰীকেইটা চাহ আৰু গম পাই যাব এই ফাইভ ডি কি বস্তু হয়
নাই বৰ্তাক ফোন কৰিছো ওৱান টিপক টু টিপক কেনেকে কি হ'ল
ৰেকৰ্ডেড এণ্ড উইল বি পাব্লিছড মোৰ যি ফোন কল আহে চব যায় গেষ্ট অডিঅ'ত থাকি যায় থাকে নাথাকে থাকেনে নাথাকে মোৰ লগত যোনে কথা পাতে গোটেই অডিঅ' বিলাক bortakur.com/guest-audio বুলি এটা ফল্ডাৰ আছে তাতে থাকে থাকে নাথাকে এইটো থাকিব Nobody can prosecute me. Nobody. মই আছো, আছিলো, আৰু সদায় থাকিম। এটা চাইৱালা,
সদায় থাকিম।
আবে এটা চাইৱালা যদি ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ হৈ যাব পাৰে, কেনেকে হলি? এই ৰেলৱে ষ্টেচনত এটা চাইৱালা যদি ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে এটা কেমিকেল ইঞ্জিনিয়াৰ আমেৰিকাৰ প্ৰেচিডেঞ্চিয়েল কেণ্ডিডেট হোৱাৰ পিছত গোটেই বিশ্ব ৰুল কিয় কৰিব নোৱাৰিব কিয় নোৱাৰিব তই নিজকে সোধ কিয় নোৱাৰিব the moment Comex Chicago, Illinois, Silver Market breaks. আজি 50 cents তলত 18 মিনিটৰ ভিতৰত পেলাই দিলে হয়নে সকলোৱে উঠিব বাঢ়িব কি আছিলে গানটো গাই কচোন কি আছিলে?
হা
উঠিব বাঢ়িব ৰ, এইটো কিবা আছিল? জুবিন গাৰ্গে গাইছিলে নহয় তাৰ উঠিব বাঢ়িব, কি আছিলে? চুদা চুদি, জুবিন গাৰ্গৰ খালি চুদা চুদি গান হয় নাই? উঠিছে বাঢ়িছে খেলি জাকে জাকে
ৰজিলে কত হব হে কিনা পাই গৈছে।
আৰু আমাৰ অমৃত গোস্বামীয়ে এটা 4 কোটি টকীয়া ঘড়ি লৈছে, লৈছে নে লৈছে নে? ফটো পঠাইছো, এইটো ৰিয়েল, ইট ইজ নট এ ফেক, বিকজ এইটো এটা এইটো কি কয় ডাইনিং ৰুমৰ টেবুলতে পেলাই পেলাই ফটো তুলিছে, তুলিছে নে? ৰিণিকি কি খবৰ কি?
এইবিলাক জঘন্য কথা,
জঘন্য কথা নকওঁ, ঠিক আছে বাদ দে।
বিতৃষ্ট অধগস্থিত এক গ'ল হে ফিনিশ।
এলা খেল নাই, এইটো খেলিব। শুন, এটা মেকুৰীয়ে এটা নিগনি ধৰিলে কি হয় জানে? তাৰ লগত খেলি থাকে, থাকে নে থাকে?
হয় হয়, অঁ
মেকুৰীটোৱে নিগনিটো নামাৰে, খেলি থাকে। মই সেইকাৰণে ৰিণিকীৰ লগত খেলি আছো, হিমন্তৰ লগত খেলি আছো, আৰু নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদীৰ লগত খেলি, জহ বাইদেউৰ লগতে খেলি আছো। তালে ফোন কৰিলে সি ফোনটো নুঠায়, বুজি? ফোনটো উঠাই, নুঠোৱা নহয়, উঠায়।
সৰ্বত্ৰ প্ৰভাৱ,
হোৱাইট হাউচত ফোন যদি কৰ, যদি মোৰ ভইচেদি ক'ব লাগিব, তই আলটো ফাল্টু নম্বৰ পৰা কৰি লাভ নাই, মোৰ নম্বৰ পৰা কৰিব লাগিব, তেতিয়া চিনি পাই নাই, নম্বৰটো চিনি পাই তো।
সৰ্বত্ৰ ভয়ৰ প্ৰভাৱ,
সৰ্বত্ৰ ভয়ৰ প্ৰভাৱ, কাৰ খেলা আধা কালি চুদা চুদি। এতিয়া মাইকীক মতা বনাইছে, এজনী আধা মাইকী মতা বনাই পেলাই তহঁতৰ কি কয় এইটো ৱৰ্ল্ড, ন তই দেখা নাই নেকি টুইটাৰত? চাচোন, এইটো ৱৰ্ল্ড, এইটো কি মিছ ইউনিভাৰ্চ, মিছ ইউনিভাৰ্চৰ চেম্পিয়ন জনী হল এটা মতা। যা চাগে যা, এইটো মই মিছা কথা কৈছো, কিন্তু নিজে চাগে। শুন, মেট্ৰিক পৰীক্ষা যিবিলাকে পাছ কৰে নহয়, আৰু যিবিলাকে ফেইল কৰে, আহি পেলাই হাইস্কুলখনত দৰ্জা খিৰিকী ভাঙে, ফেন ভাঙে, টেবুল ভাঙে, চেয়াৰ ভাঙে, ভাঙে নাই? এইটো সিহঁতে কৰিব আৰম্ভ কৰিছে বহাগিটাই গেলা। যেতিয়া লাষ্ট সময়ত যে আমাৰ ইয়াৰ পৰা ওলাব হ'ল, আমি আৰু স্কুলত থাকিব নোৱাৰো, গতিকে স্কুলখনকে ভাং গেলা, হয় নাই? মই কিবা ভুল কথা কৈছো নেকি?
নাই।
তেতিয়াহ'লে
ইমান দিন ৰখিম আৰু,
এইটো এইটো কথা, তই ধৈৰ্য, তোৰ ধৈৰ্যৰ পৰীক্ষা লৈ আছো কেলা, তহঁতৰ ধৈৰ্যৰ পৰীক্ষা মই লৈ আছো। তহঁতে কিমান ধৈৰ্য পাৰিব পাৰে, কিমান ধৈৰ্য আছে? তহঁতক আহি CBDC দিব, আল কৰিব, বাল কৰিব, নাকে মুখে কাপোৰটো অলৰেডি পিন্ধাইছে, তাৰপিছত হেলমেট পিন্ধাইছে দুটা, তাৰপিছত গুটি গাৰ্ড পিন্ধাব, তাৰপিছত আল কৰিব, চব কৰাৰ পিছতহে মই গতিটো মাৰি দিম, মই যেতিয়া গতিটো মাৰি দিম নহয়, গতিটো যেতিয়া মাৰি দিম নহয়, এইটো দিনলৈ ৰখি থাক খেলা, বঢ়িয়াকে মাৰি দিম খেলা, ৰখি থাক, সময় শুন, এদিন ৰখিবিতো এদিন কমি যাব, যাব নাযায়? এদিন যদি, এদিন যদি ৰখ, এদিন কমি যাব, মই কৈ আছো চা, তই এদিন যদি ৰখ 5 দিন কমি যাব খেলা, গম পালি? তই এদিন যদি ৰখ 1 সপ্তাহ কমি যাব সিহঁতৰ, তই এদিন যদি কষ্ট স্বীকাৰ কৰ, তেতিয়া জানিবি যে 1 সপ্তাহৰ কষ্ট মোৰ একেদিনতে হৈ গ'ল,
7 days 1 week,
বুজি পালি? সেইকাৰণে 367,000 বছৰ কিবা কিবা কৈ দে, 432,000 আহি পেলাই 5,000 পৰিছে, কাৰণ ধৈর্য ধরা পিতা, ধৈর্য ধরা কই নয় দেখ কিটাই
ধৈর্য লাগিব, সমর্পণ লাগিব।
এতিয়া চিনি পাব লাগিব, নিজকে চিনি পাব লাগিব, স হওয়ার আগতে শিব হব লাগিব। মহাদেব তো হব নোৱাৰ, কেতিয়া হব পাৰিবি নেকি, নোৱাৰ কেতিয়া, গতিকে শিব তো হ কমচে কম। চেতরা সম্ভাল, চাবিটো ল,
চোরা উড়া চলা যাই রে, নোখোজে কি ন, নিজকে ঠিকঠাক করে আগবাড়ি গিয়ে আছো কি নক,
তোর যি আইছে তাই রাতেপা উঠিবি, তোক যদি কামত পঠাইছে যা হেই কাম করে থা, তারপর কিবা পাও নাপাও এইবিল চিন্তা নকর।
দুপরিয়া
ভাত কিটা আহিব একেলা তোর সম্মুখত আহিব, গ্যারান্টি তোর, গ্যারান্টি তোর, নাখাও বললেও তোর সম্মুখত ভাত কিটা আহিব, চাবি
কর্তা নহবি কর্ম কর মানে।
মই ভাত কিটা খাবলৈ যাও, মোক অকমান বিষটো ভাল পাইছো, মায়ে অলপ তেল বিলাক সানি দিলে, এই টিহুর এটা তেল আছে, টিহুর পৰা এটা আয়ুর্বেদিক কোম্পানি এটা আছে, বড় ধুনিয়া তেল এটা দিছে, মই আজি দুপৰীয়া মাৰিছে,
একো হোৱা নাই নহয় ন,
বাহিৰৰ এনেকে ফুটি পেলাই ওলাই যোৱা নাই, ভাব এইটো হয়তো ভঙা নাই, ক্ৰেক হৈছে, ক্ৰেক
ক্ৰেক হৈছে ন,
ক্ৰেক হৈছে,
হালধি হালধি লগাব পাৰে যদি
বাহিৰত যোৱা হৈছে, তই ভালকে থাক, তোৰ নামটো কয় এতিয়া,
অ মোৰ নাম আপুনি পাহৰিলে, মোৰ মাতটো চিনিয়ে আপুনি গম পাব লাগে,
মোৰ মাতটো চিনি পাই গম পাইছো, মই তোৰ এনেকুৱা বহুত মাত শুনি থাকো, হিৰণময় হিৰণময় আছে, তাৰপিছত এইটো কি আছে, বৰুণ্য আত্ৰেয়া, নিশান্ত ডেকা, সিদ্ধাৰ্থ গোস্বামী, তই কৈ দে আৰু গম পাই যাবি, মই তোক চিনি পাইছো নে নাই, যদি মই তোক চিনি পোৱা নাই তেতিয়াহলে তই দূৰত আছ।
এনেই সেই কি কয় ভিতৰ, আপোনাৰ ভিতৰ গণ্ডগোল হৈছে ন,
সেই
বতা
ক,
আৰু বেলেগ কিবা দিগদাৰ হৈছে নেকি,
একো হোৱা নাই,
কালি ৰাতি সেই দুৰ্ঘটনা ন,
নহয় ৰাতি, আজি ৰাতি পুৱা,
অ আজি ৰাতিপুৱা, অ আপুনি কৈছিলে
পোহৰ হৈ গৈছে, মেকুৰীয়ে চিঞৰ বাখৰ কৰে, মই নহলে শুই থাকো নহয়,
জুপ খাই পেলাই আপুনি হেৰি হৈছেগে, অকমান হলধি লগালে,
নাই এইবিলাক নিচা চিচা একো নাই, তেতিয়া নিচা ফাটি যায়, মোৰ এঘাৰটা বজাতে বাৰটা বজাতে নিচা ফাটি যায়, একো নাই, শুই থাকো,
এনেই মানে বাহিৰত কিবা যদি,
নাই 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 একো হোৱা নাই, মই ৰাতিপুৱাই, মই ৰাতিপুৱা ৰাতিপুৱা তিনিটা বজাত মোৰ টোপনি আহে আৰু এঘাৰটা বাৰটা বজালৈ মই শুই থাকো, পাঁচটা বজাত মই নুঠোৱে, কেতিয়াবা অলপ পেচাব কৰিবলৈ সাতটা বজাত উঠি পেচাব কৰোঁ, পাঁচটা বজাত মই কেতিয়াও নুঠো, মেকুৰীজনীয়ে ইমান চিঞৰ বাখৰ কৰিছে, এইপিনে মোৰ খিৰিকীৰ কাষত, সেইপিনে মাৰ ৰুমৰ ওচৰত, এইপিনে পিছফালে বাথৰুমৰ ওচৰত, কামোৰা কামুৰি চিঞৰ বাখৰ
কৰি হাল্লা কৰি আহিছে মানে,
কাৰণ মই উঠিব লাগে, মোক উঠাইছে গৈছে, মই তাৰপিছত তাইক আনিছো, তাই আকৌ মোক গাখীৰ চুপিছে, মোৰ মোৰ পেণ্ট খাইছে, তাৰপিছত মই তাইক আঁতৰ কৰিছো, তাৰপিছত দেখিছো ফেনখন বৰ জোৰে চলি আছে, মই ফেনৰ
ভল্টেজ বাঢ়ি গৈছে,
ভল্টেজ বাঢ়ি গৈছে, তেতিয়া মই ফেনৰ হেৰিটো কমাবলৈ যাওঁতে উঠাওঁতে এনেকে ঘূৰি ওলাওঁতে ঘাটাচকে পৰি মোৰ হাড়ডাল ভাঙি থাকিলে,
অকমান হেৰিয়া শুকান হালধি লগাই দি দিব,
ঠিক আছে, যা হল, বহুত সময় কথা পাতিলো, অডিঅ' গ'ল তোৰ,
হৰিঅম তৎসৎ,
হৰিঅম তৎসৎ।